Yes.
হ্যালো,
Speak.
হয় বৰঠাকুৰদা, আমি আপোনাৰ ওপৰত এটা বায়'পিক এটা কৰিব খুজিছোঁ। আমি মিডিয়া হাউচ এটাৰ পৰা কৈছিলোঁ।
মোৰ কোনো মিডিয়া হাউচৰ সম্পৰ্ক নাই।
আপোনাৰ যিহেতু আপুনি এটা টেলেণ্টেড মানুহ, আপোনাৰ নিউজ চেনেল
নালাগে মোক, নিউজ চেনেল মই বিচৰা নাই, নিউজ চেনেল বিচৰা নাই। মোৰ ৰেডিঅ' শুনিবা,
হয়
মোৰ কথা শুনিবা, আৰু সেইমতে নিজৰ জীৱনটো চিধা কৰা।
এইটো
ডাল
সেইটোৱেই
ডোল
হয়।
ভাঙি গেল মোৰ, বৃক্ষ ৰইল আশা পক্ষী ৰয়া যাৰে। এই পক্ষীটো এইডাল গছডাল, আশাৰ বৃক্ষডাল যদি ইয়াতে থাকে, ই আকৌ ঘূৰি আহিব। গতিকে নিজৰ বৃক্ষ নিজে ভাঙি থৈ ইয়াৰ পৰা যোৱা। এখন
এইটো হয়
ফিনিছ, এখন
আচলতে।
ফিনিছ, এখন ফিনিছ।
আপোনাক আমি চানমাৰি ৰেডিঅ' চেণ্টাৰৰ পৰা
নালাগে,
মাতিব খুজিছোঁ।
নালাগে মোক কোনো ৰেডিঅ' নালাগে। কোনো মোৰ কোনো মোৰ না সন্মানৰ মোহ আছে, না অপমানৰ ভয় আছে। মই খালি সত্য কথা কৈ আছোঁ। মোৰ সঁচাবিলাক তোমালোকে শুনা আৰু সেইবিলাক বেলেগক কোৱা, সেয়াই তোমালোকৰ কাম।
সেইটোৱে কথা আমি আপোনাক বিচাৰিছোঁ। আপোনাৰ আমাৰ নিশ্চয় আমি আপোনাৰ ওপৰত এই কৰি আছোঁ। আমি আপোনাক ভাল
তুমি
লাগিছে
ফোনহে
যে আপুনি
কৰিছা,
কণ্টেক্ট
তুমি
কৰিলে।
ফোনহে কৰিছা, ঘৰৰ আগত আহিব পৰা নাই নহয়। ঘৰৰ আগত আহিবা,
কি কৈছে
ঘৰৰ আগত আহিবা, ফেচ টু
ছাৰ?
ফেচ।
চাওক, আমি আপোনাক মাতিবৰ কাৰণে বিচাৰিছোঁ।
নালাগে
কথা
মোক
নাই, আমি যাম।
মোক
আপুনি আহিব যদি
মোৰ
তাৰ আগত
ঘৰত,
আমি
মোৰ
মিটিং
ঘৰত
এখন দিম।
আহিবা, মোৰ লগত কথা পাতিবা, হা, শুদ্ধ চিন্তা লৈ আহিবা, কাপোৰ চাফা কৰিবা, এই তেনেকুৱা। যত জীৱ তত শিৱ, বুজিছা নাই? তুমিও এটা শিৱই। তুমি নিজকে চিনি নোপোৱা খালি। তুমি নিজকে চিনি পালে মোৰ ওচৰত অহাৰ কি দৰকাৰ? তোমাৰ ভিতৰতেতো আছে এইটো।
নাই নাই ছাৰ, আপুনি এটা মোক এটা জাষ্ট আইডিয়া এটা দিব পাৰিব নেকি? বেয়া নাপায় যদি।
কি আইডিয়া লাগে?
আপোনাৰ অলপমান যদি এটা আমাক যদি ব্ৰিফ এটা দিয়ে, আপোনাৰ আপুনি কি, আপোনাৰ মেণ্টেলিটি কি ভাবে, আপুনি কি
মোৰ
আপোনাৰ
মেণ্টেলিটিৰ
বেকগ্ৰাউণ্ড অলপ।
কাৰণেতো মই 1700 ভিডিঅ' বনাইছোঁ বিভিন্ন ছাবজেক্টত। কি ফাইনেন্স, কি ইঞ্জিনিয়াৰিং, কি কি গীতা, কি আধ্যাত্মিকতা, সকলোৰ ওপৰত বনাইছোঁ। তাৰ পৰা লৈ ল'বা।
দাদা, আপুনি যদি বেয়া নাপায়, আৰু এটা কথা, আপুনি আগতে কি কৰিছিলে? আপুনি ইউএছতো থকা কথা শুনিছোঁ আমি,
মই 25 বছৰ USAত লুকাই আছিলোঁ, কাৰণ মোক তোমালোকে দেখা নাপাওঁ তেতিয়া আঁতৰত।
মানে
এতিয়া
আপুনি
আহিছোঁ নহয়,
ইউএছত কি কৰিছিলে?
উলিয়াই ল'বা, ববি বৰঠাকুৰ চাৰ্চ কৰিবা, ওলাই যাব। মই মোৰ নিজৰ কথা কৈ ভাল নাপাওঁ। হ'ব দিয়া, আহিবা, ঘৰৰ আগত
ঠিক
আহিবা।
আছে, আপোনাৰ এড্ৰেছটো কওকচোন ছাৰ।
86 ACB ৰোড, উলুবাৰী। 99.1 FM টিউন কৰিবা, যেতিয়াই দেখিবা ছিগনেল ষ্ট্ৰং হৈ আহিছে।
99.1 FM আপোনালোকৰ চবতে পায় নে?
অলপ মোৰ এণ্টেনাডাল তলত আছে, এণ্টেনা ওপৰত উঠাব পৰা নাই। কিন্তু এই সেইটো কি চান মাৰিলে নাযায়, কাৰণ হেৰিটো আছে নহয়, এইটো কি শৰণীয়া পাহাৰটো আছে নহয়, শৰণীয়া পাহাৰৰ এইপিনে, শৰণীয়া পাহাৰৰ দক্ষিণ
আপোনাৰ
পিনে আৰু পশ্চিম পিনে শুনা পায়। জুৰোদলৈ নাযায়, জুৰোদলৈ সেইটো ইষ্ট হৈ যায় নহয়, অকণমান নাযায়। মোৰ এণ্টেনাডাল ওপৰত নাই। যদি তোমালোকে শৰণীয়া পাহাৰৰ ওপৰত যোৱা, মোৰ ষ্টেচন বঢ়িয়াকৈ শুনিব পাৰিবা। কালা পাহাৰৰ ওপৰত গ'লে শুনিব পাৰিবা, তলত বহুত বিল্ডিং আছে নহয়, ৰাস্তাৰ মাজত শুনা নাপায়। কিন্তু যদি ACB ৰোডত আহা, সেইখিনিত ভালকৈ শুনা পাবা। চলাই বা দেখিবা একদম ছিগনেল ষ্ট্ৰং হৈ হৈ আহিছে। য'ত চবতকৈ ষ্ট্ৰং হৈ যায় সেইটোৱে মোৰ ঘৰ। তাৰ মোৰ ঘৰৰ ওপৰত আছে এণ্টেনা। 86 ACB ৰোড।
আপোনাৰ কিবা প্লেনিং আছে নেকি এইটো গোটেই গুৱাহাটীত আপুনি এই কৰা, ব্ৰডকাষ্ট কৰা এনেকুৱা?
মই সেই এণ্টেনাডাল উঠিলে, ওপৰলৈ উঠিলে মানুহে শুনা পাব।
মানে এণ্টেনাডাল মানে আপুনি কি কৰা নাই নে কেতিয়া?
নাই, মই নিজে উঠিব নোৱাৰোঁ, এতিয়া বুঢ়া মানুহ। মই ল'ৰা এটা মাতিছোঁ, ইয়াত আহিলে উঠি উঠাই ওপৰত দিব।
ওকে, আপুনি হেৰি কৰিছে ন? আমি আপোনাক ইভেন আমাৰ নিজৰ টাৱাৰো অফাৰ কৰিব পাৰোঁ যদি আপুনি ইণ্টাৰেষ্টেড হয়।
না, হ'ব হ'ব, এতিয়া তোমালোকে তোমালোকৰ নিজৰ কাম কৰাচোন, সত্যবিলাক কোৱাচোন। সত্য দুটা সত্যই কৈছোঁ, যে পৃথিৱীখন গোলক নহয় আৰু চিলভাৰ ইজ মানি। গতিকে অলপ চলপ ৰূপ কিনা আৰু গম পোৱা যায় পৃথিৱীখন, যদি পৃথিৱীখন সমতল হয় তেতিয়াহ'লে বাকীবিলাক সোপা সোপায়ে ধ্বংস। দেখোন, তোমালোকৰ GPS ধ্বংস, তোমালোকৰ এডুকেশ্যন ছিষ্টেম, তোমালোকৰ ডেম'ক্ৰেচি, সকলো ধ্বংস তাতেই। কিন্তু চাবলৈ কাৰণে তো নিজৰ চৌকিটা আছে নহয়, অংক আছে নহয়। 1 মাইলত 2 ইঞ্চি ড্ৰপ, কি 1 মাইলত 4 ইঞ্চি ড্ৰপ, 2 মাইলত 2 দুগুণ 4, 4.5 গুণ 32 ইঞ্চি ড্ৰপ, 3 মাইলত 3 3 গুণ 9, 9, 9, 72 ইঞ্চি ড্ৰপ। মানে 6 ফুটীয়া মানুহ এটা যদি 3 মাইল দূৰলৈ পঠাই দিওঁ, তাক দেখা পাব নালাগে, কিন্তু তাক দেখা পোৱা। গতিকে দেৰ ইজ ন' কাৰ্ভেচাৰ হোৱাটছ এভাৰ। ইফ দেৰ ইজ ন' কাৰ্ভেচাৰ, দ্য হাউ কাম দ্য আৰ্থ কুড বি ফ্লেট, স্পিনিং বল।
আৰু এটা কথা, আপোনাৰ
সেইবিলাক মই মোৰ নিজৰ পাৰ্চনেল কথা মই নকওঁ, যি হৈছে হ'বলৈ দিয়া, চাই থাকা, গম পাবা না মই 19 বছৰ আছোঁ, মই মৰাৰ পিছত সকলো গম পাবা।
আপোনাৰ বয়সটো কেতিয়া, কিমান?
মোৰ 58।
আপুনি নিশ্চয় আপোনাক চাই থাকোঁ আমি ইনষ্টাগ্ৰামত, আপোনাৰ যিহেতু ইউটিউব চেনেলো আছে,
চাবা
তাতে হেৰি কৰে, ভিডিঅ' দি থাকে ডেইলি,
ভিডিঅ' দিওঁ, ভাল কথা কওঁ, অডিঅ' কৰি হা
গোট খাই ভাল পায় নেকি আপুনি?
মই যিকোনো খাওঁ, চব মাংস খাওঁ, চব মাছ খাওঁ, চব গাখীৰ খাওঁ, চব কল খাওঁ, সকলো খাওঁ, মোৰ একো খোৱাত বাধা নাই।
আপুনি চব মাংস
খায়? সকলো মাংস খাওঁ,
মানে ইভেন দেট ওয়ান?
হোৱাট দেট ওয়ান?
বিফ?
Yeah, I ate beef. I was in America, right? What do you think I was? Where do you think I was?
Okay. Actually, apni American kei bosor?
25 bosor.
25 bosor. Apni ente ki korechil?
I was a performance engineer for Dow Jones. Senior performance engineer.
Apni korpa pass koreche
apnar? RSC Srinagar.
Sorry?
Jammu and Kashmir, Srinagar, Kashmir University.
Okay, Srinagar, Srinagar. তাৰ পিছত আপুনি যাতে 25 বছৰ হেৰি কৰিলে, তাৰ পিছত এতিয়া বেক হৈ গ'ল নে চাকৰি আপুনি এৰি দিছিল নে আপুনি নিজৰ মৰ্জিত দি গৈছিল?
চাকৰি শুনা, চব দ্য ইকনমি ইজ ইন টোটেল কলাপ্স, সো এট ওয়ান পইণ্ট অফ টাইম আই হেড টু লুজ মাই জব, রাইট?
টোটালি কলাপ্স, ইউএস আপোনাৰ এতিয়া মানে ধ্বংস হৈ গৈছে,
এভরিথিং ইজ আ লাই, ইয়োর স্টক মার্কেট ইজ আ লাই, ইয়োর বন্ড মার্কেট ইজ আ লাই, দিস প্রিসিয়াস মেটাল মার্কেট ইজ আ লাই, দ্য হোল ওয়ার্ল্ড ইজ রান ফ্রম শিকাগো ইলিনয়, Chicago, Illinois. Get that word in your head. Chicago, Illinois runs the world. All right?
When did you go to the U.S. first? 93. 93. Sir,
you
have 25 years. When did you go back to the U.S.?
2018. December.
Sir, you
have been here? Yes, I have. মই কথা কৈ আছো, সত্য কৈ আছো, আৰু কি ক'ব লাগে? আউটব্ৰেক দ্য ইউনাইটেড ষ্টেটছ, লেট মি গিভ ইউ ওৱান চেণ্টেন্স, হা? আই বিন ইন, দিছ ইজ মাই ছেকেণ্ড চাৰ্কল, দিছ ইজ মাই ছেকেণ্ড চাৰ্কল, আই এম হেডিং ফৰ দ্য টপ, হা? আই বি কেয়াৰফুল ৱাট আই লাৰ্ণ, আই বি ভেৰি কেয়াৰফুল, ওৱান্স ইউ গেট ভেৰি হাৰ্ট ৱেন ইউ গেট ড্ৰপড, so I'm going to completely destroy the United States and I'll go bring my wife and my 3 children which has been captured by United States government. They took everything of me, everything, $1 million. Once I was a millionaire, now I live with a dime. All right, that's enough. I told you whatever I need to tell you. You come to me with letra kapur bad di safa kapur pini আহিবা, মই তোমাৰ লগত কথা পাতিম। অলৰাইট, হেভ এ নাইচ ডে, বাই বাই।
আৰু এটা কথা এটা